এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। অহা 3 ডিচেম্বৰত আৰক্ষীৰ উপ পৰিদৰ্শক কনিষ্টবল কামাণ্ডোৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত এই নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব মই আপোনালোকক আজি জনাব খুজিছো যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে 3 তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো AB UB SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সকলোকে আমি 3 তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা বা মাৰ এজনক লৈ আহিব।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ADREত উত্তীৰ্ণ প্ৰাৰ্থীসকলেও শীঘ্ৰেই নিযুক্তি পত্ৰ লাভ কৰিব। মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে প্ৰতিমাহে তেওঁলোকক 300 টকাকৈ প্ৰদানৰ প্ৰক্ৰিয়া 28 নৱেম্বৰত আৰম্ভ হ'ব। তদুপৰি 12 ডিচেম্বৰৰ পৰা BTRৰ লোকসকলে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱৰ সৈতে সম্পৰ্কিত মন্ত্ৰীগোটৰ প্ৰতিবেদনত কালি মন্ত্ৰীসভাৰ বৈঠকত অনুমোদন জনোৱা হয়। ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত গঠিত সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদনখন কালি ৰাজ্যিক মন্ত্ৰীসভাই গ্ৰহণ কৰে। বিধানসভাত আজি এই প্ৰতিবেদন দাখিল কৰাৰ পাছত ৰাজ্য চৰকাৰে গৃহ মন্ত্ৰালয়লৈ এই প্ৰতিবেদন প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ এই প্ৰতিবেদনখনে 6টা জনগোষ্ঠীৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব বুলি আশা প্ৰকাশ কৰে। সমগ্ৰ শিক্ষা সোণাৰী শিক্ষাখণ্ডৰ উদ্যোগত কালি চৰাইদেউ জিলাৰ কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ শিক্ষণ সামগ্ৰী প্ৰদৰ্শন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লক্ষ্য অনুসৰি প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মান উন্নত কৰাৰ বাবে শিক্ষকসকলৰ মাজত সৃষ্টিশীলতা আৰু নতুনত্বক উদগনি যোগোৱাৰ উদ্দেশ্যে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাখন মাহমৰা সমজিলাৰ আয়ুক্ত বানচেংফা বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰতিযোগিতাখনত সোণাৰী শিক্ষাখণ্ডৰ অধীনৰ 43টা ক্লাষ্টাৰৰ বিদ্যালয়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উদ্যোগত জিলা আইন সেৱা প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ গোটৰ সহযোগত কালি ডঃ ইন্দিৰা মিৰি সভাকক্ষত দেশৰ 76 সংখ্যক সংবিধান দিৱস পালন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ জিতেন হাজৰিকাই উদ্বোধন কৰা এই দিৱসত পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে প্ৰস্তাৱনা পাঠ কৰোৱায়। এই দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। বিগত 4.5 বছৰত ৰাজ্যত নতুনকৈ 1000 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। অসম বিধানসভাৰ চলিত শীতকালীন অধিৱেশনৰ কালিৰ প্ৰশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সদনত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই তথ্য প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ মথাউৰিৰ প্ৰয়োজন থকা 1100ৰ পৰা 1150 কিলোমিটাৰ দৈৰ্ঘ্যযোৰা অঞ্চলত মথাউৰি নাছিল। চলিত বিত্তীয় বৰ্ষতে আন 70 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিয়া হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে ৰাজ্যত 1100 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ পকীকৰণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ স্বাৰ্থত ৰাজ্যত কমেও 9টা জলাশয় খননৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰথম পৰ্যায়ত 695 কোটি টকা আবণ্টন দিছে। সেইমৰ্মে শীঘ্ৰেই ইয়াৰ বাবে প্ৰয়োজনীয় নিবিদা আহ্বান কৰা হ'ব বুলিও সদনত মন্ত্ৰী পীযুষ হাজৰিকাই জনায়। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে অহা 1 ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 1 ডিচেম্বৰৰ পৰা 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰি সময় 10 মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। সন্ধিয়াৰ 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।